التائبون العابدون الحامدون السائحون الراكعون الساجدون الآمرون بالمعروف والناهون عن المنكر والحافظون لحدود الله وبشر المؤمنين
তেওঁলোক হৈছে তাওবাকাৰী ইবাদতকাৰী আল্লাহৰ প্ৰশংসাকাৰী সিয়াম পালনকাৰী ৰুকুকাৰী সাজদাকাৰী সৎকৰ্মৰ আদেশদাতা অসৎকৰ্মৰ নিষেধকাৰী আৰু আল্লাহৰ নিৰ্ধাৰিত সীমাৰেখা সংৰক্ষণকাৰী আৰু তুমি মুমিনসকলক সুসংবাদ দিয়া